আছে আৰু ইণ্টাৰনেটৰ কথা কৈছো দেই, ভাল লাগে এনেই অ ইণ্টাৰনেটৰ মাজত সময় নিৰ্দিষ্ট কৰিব লাগে